da 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 প্রেম প্রেম বলি চিঁয়ৰি চিঁয়ৰি হেৰুৱালো সুখৰ বাট, দুবছৰ পিছতো প্ৰেমৰ নৌকা খনিয়ে বিচাৰি নাপালে ঘাট। প্ৰেম বাৰু এনেকুৱা নেকি, বিচৰাজনাই কেতিয়াও বিচাৰি নাপায়? হেৰুদাই কোৱাৰ দৰে প্ৰেম হেনো আৱৰণ খুলি হৃদয় জোৰায়। আজি আকৌ কবিতা লিখিম তোমাৰ নামত, তুমি কিন্তু ভুল নবুজিবা। অনুভৱৰ হেতেলিত শব্দবোৰে বৰকৈ টুকুৰি আছে, সেয়েহে লিখো বুলি বহিলো এই নীৰৱ নিশা। কি জানা, আজি মোৰ একপক্ষীয় প্ৰেমে দুবছৰ অতিক্ৰম কৰিলে, কেনেকৈ যে দিনবোৰ পাৰ হৈ গ'ল গমেই নাপালো। কিন্তু তোমালৈ থকা অযুত মৰম ভালপোৱা আৰু তোমাক পোৱাৰ মনৰ হাবিয়াসবোৰ সি আগৰদৰেই সজীৱ আছে পহুৱা ফুলাৰ দৰে। মনৰ কথাবোৰ কবিতাৰ ভাষাৰে কৈছো শুনা, তোমাৰ আকুল মৰম যেন কাতৰ বৰষুণ স্পৰ্শ কৰে ৰামধেনু আকাশৰ বৰ্ণিল সপোন। উশাহৰ সতে সহবাস কৰা মোৰ প্ৰতিক্ষণ হেঁপাহ ৰঙীন শেৱালি সুৰভি কোমলা, তুমি মোৰ আওখিৰ যোন। একপক্ষীয় প্ৰেমৰ অনুভূতিবোৰো বৰ সাংঘাতিক, তুমি মোৰ কথা নাভাবিলেও কোনো কথা নাই, কিন্তু তোমাৰ সাহিত্যে মোৰ হৃদয়ৰ কোঠালিত অনবৰতে উখল মাখল লগায়। এষাৰ কথা আছে নহয় বোলে, মই মৰিছো তোমাৰ পিছত, তুমি মৰিছা আনৰ পিছত, আকৌ সি বা মৰিছে কাৰ পিছত, কথাবোৰ তেনেকুৱাই ন। ঐ এটা কথা কোৱাচোন, তুমি মোক অন্য লৰাবোৰৰ দৰে ভাবিছা নেকি, যে দুদিন তোমাৰ পিছত ঘূৰি আৰু দুদিন অন্য এজনীৰ পিছত ঘূৰি? না না, মই কিন্তু তেনেকুৱা নহয়। মই ৰৈ আছিলো তুমি অহালৈ, মই ৰৈ থাকিম তুমি নোপোৱালৈ, মই ৰৈয়ে থাকিম তুমি পিন্ধি অহা গোটা বছৰ চাদৰৰ আচলত সপোন নেদেখালৈ। ৰবা ৰবা, শেষত এটা কথা কওঁ, ধুনীয়া চেহেৰা আৰু ধন কোনে যদি তোমাক সুখ দিব পাৰে, তেন্তে মই হাৰি গলো, সঁচাকৈ হাৰি গলো তোমাৰ প্ৰেমত।